Ea, akah bani. Batri hote moi Kumar David Das. Etiar pradhan batri homohot ase. Rashtrapati Srimati Draupadi Murmu aji dudiniya bhramanusire Orissa aru Uttar Pradeshole rauna hobo. Protirakkha Mantri Rajnath Singhe aji Bharat aru Indonesiar protirakkha mantri hote alochonat sahodhyokota koribo. ভাৰতৰ আৰু শ্লোভেনিয়াৰ মাজত কালি বাণিজ্য, প্ৰযুক্তি আৰু পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিক লৈ বিশেষ আলোচনা অনুষ্ঠিত হয়। চলিত বিত্তীয় বৰ্ষত দেশত খাৰিফ শস্যৰ উৎপাদন মুঠ 1,73,330 লাখ টন হ'ব বুলি অনুমান কৰা হৈছে আৰু 2030 বৰ্ষৰ কমনৱেলথ ক্ৰীড়া সমাৰোহৰ আয়োজনৰ স্বত্ব আহমেদাবাদে লাভ কৰাটো দেশৰ বাবে অতি সন্মানৰ মুহূৰ্ত বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ওড়িশা আৰু উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ওড়িশা বিধানসভাত বিধায়কসকলক সম্বোধন কৰিব। ৰাষ্ট্ৰপতিগৰাকী কালি লক্ষ্ণৌত 2025-26 বৰ্ষৰ বাবে ব্ৰহ্মকুমাৰীসকলৰ বাৰ্ষিক বিষয়বস্তু মুকলি কৰিবলৈ এটা বিশেষ অনুষ্ঠানত ভাগ ল'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভ্ৰমণৰ দ্বিতীয় দিনটোত কাইলৈ লক্ষ্ণৌত ভাৰত স্কাউটছ এণ্ড গাইডছৰ হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানতো অংশ ল'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছাজাফ্ৰি ছাজামাছুদ্দিনৰ সৈতে ভাৰত আৰু ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ আলোচনাত সহঅধ্যক্ষতা কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি আলোচনাকালত দুয়োগৰাকী মন্ত্ৰীয়ে আঞ্চলিক সুৰক্ষা বৃদ্ধিৰ বিভিন্ন উপায় সন্দৰ্ভত মত বিনিময় কৰিব। দুয়োগৰাকী মন্ত্ৰীয়ে দ্বিপাক্ষিক স্বাৰ্থজড়িত বিষয়সমূহক লৈ মত বিনিময় কৰাৰ লগতে ন ন ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতা ত্বৰান্বিত কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিব। এই আলোচনাত ভাগ লোৱাৰ অৰ্থে ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে ভাৰতত আহি উপস্থিত হৈছে। এই ভ্ৰমণে উভয় দেশৰ ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা সংযোগক প্ৰতিফলিত কৰিছে আৰু এই ক্ষেত্ৰত সহযোগিতা অধিক বিকশাই তোলাৰ বাবে দুয়োখন দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ পাইছে বুলি বিবৃতিত মন্ত্ৰালয়ে মন্তব্য কৰিছে। বিগত জানুৱাৰীত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰাৰ পাছত আজি হ'বলগীয়া আলোচনাই উভয় দেশৰ প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ জৰিয়তে কৌশলগত সম্পৰ্ক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু ইণ্ডোনেছিয়াই প্ৰতিৰক্ষা খণ্ডৰ বিভিন্ন চুক্তি সন্দৰ্ভত ভালেমান দিন ধৰি আলোচনা কৰি আহিছে। বিগত জানুৱাৰীত ইণ্ডোনেছিয়াৰ আগশাৰীৰ ৰাজনৈতিক আৰু সামৰিক নেতাৰ উচ্চস্তৰীয় ভাৰত ভ্ৰমণৰ সময়ত নতুন দিল্লীত এই চুক্তিসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। সংবিধান দিৱসৰ দিনা কালি পেৰিছত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত ডঃ বাবা চাহেব আম্বেদকাৰৰ এটা আৱক্ষ মূৰ্তি উন্মোচনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে। ডঃ আম্বেদকাৰ আৰু সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত তেখেতৰ ভূমিকাৰ প্ৰতি এয়া উপযুক্ত সন্মান বুলি সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে আম্বেদকাৰৰ চিন্তা আৰু আদৰ্শই অগণন লোকক শক্তি আৰু আশা প্ৰদান কৰি আহিছে। ভাৰত আৰু শ্লোভেনিয়াৰ মাজত কালি বাণিজ্য, প্ৰযুক্তি আৰু পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ নতুন পন্থা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। শ্লোভেনিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু বৈজ্ঞানিক কূটনীতিৰ সঞ্চালক প্ৰধান পিটাৰ জাপেলজৰ নেতৃত্বত লিউব্লিয়ানাৰ পৰা অহা ভ্ৰমণকাৰী প্ৰতিনিধি দলৰ সৈতে সচিব চি বি জৰ্জে এই আলোচনাত অংশ লয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি আলোচনাত 3T অৰ্থাৎ ট্ৰেড, টেকনলজি আৰু টুৰিজমৰ দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰা আৰু দুয়োখন দেশে যৌথ উদ্যোগ সম্প্ৰসাৰণ কৰিব পৰা ক্ষেত্ৰসমূহ চিনাক্তকৰণত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰালয়ে লগতে জনাইছে যে এই বৈঠকত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সম্পৰ্ক সুদৃঢ় কৰাত দুয়োপক্ষৰ ক্ৰমবৰ্ধমান আগ্ৰহ প্ৰতিফলিত হৈছে। ইয়াৰ পূৰ্বে ভাৰত আৰু শ্লোভেনিয়াই নতুন দিল্লীত অনুষ্ঠিত হোৱা ভাৰত শ্লোভেনিয়া যুটীয়া বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা সমিতিৰ 10ম অধিৱেশনত তেওঁলোকৰ সম্প্ৰসাৰিত বাণিজ্যিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ সহযোগিতাৰ বিষয়ত আলোচ কৰিছিল। ছাইপ্ৰাছৰ সংসদৰ অধ্যক্ষ অনুইতা ডিমেট্ৰীৰ নেতৃত্বত অহা এটা সংসদীয় প্ৰতিনিধি দলে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ছাইপ্ৰাছৰ সৈতে কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক সন্মান আধাৰিত ভাৰতৰ সহযোগিতাৰ বিষয়ে উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিগত বছৰসমূহত ভাৰত আৰু ছাইপ্ৰাছৰ মাজত থকা ৰাজনৈতিক সম্পৰ্ক, অৰ্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা সহযোগিতা আৰু সাংস্কৃতিক সম্পৰ্ক গভীৰ হৈছে। উভয় দেশৰ মাজত থকা অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণৰ অসীম সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ৰাষ্ট্ৰসংঘ, ইউৰোপীয় সংঘ আৰু কমনৱেলথৰ লেখীয়া বহুপাক্ষিক মঞ্চসমূহত থকা দুয়োখন দেশৰ ঘনিষ্ঠ সহযোগিতাৰ শলাগ লয়। ছাইপ্ৰাছৰ প্ৰতিনিধি দলটোৱে এইবেলি ভ্ৰমণকালত ভাৰতৰ গণতন্ত্ৰ আৰু সংসদীয় কাম কাজৰ বিষয়ে জ্ঞান আহৰণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এনেধৰণৰ সংসদীয় বিনিময় দুয়োখন দেশৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন খণ্ডত জি এছ টিৰ হাৰ হ্ৰাস কৰাৰ পৰিপ্ৰেক্ষিতত যোৱা 22 ছেপ্টেম্বৰত আৰম্ভ হোৱা জি এছ টি সঞ্চয় উৎসৱে সমগ্ৰ দেশৰ নাগৰিকক উপকৃত কৰি আহিছে। এই নতুন জি এছ টি সংস্কাৰে অসমত পেলোৱা প্ৰভাৱ সন্দৰ্ভত আমাৰ সংবাদদাতাই যুগুত কৰাৰ প্ৰতিবেদন অনুসৰি এই পদক্ষেপে অসমত সৰ্বাংগীন বিকাশ তথা ৰাজ্যৰ শিপিনী, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক যথেষ্ট সকাহ প্ৰদান কৰিছে। নতুন কৰ গাঁথনিৰ অধীনত ৰাজ্যৰ পৰম্পৰাগত তথা আঞ্চলিক সামগ্ৰীৰ ওপৰত জি এছ টি হ্ৰাস কৰা হৈছে আৰু এই সংস্কাৰৰ পৰা পৰ্যটন খণ্ড বিশেষভাৱে লাভৱান হৈছে। প্ৰতি নিশা 7,500 টকা পৰ্যন্ত মূল্যৰ হোটেলৰ কোঠাসমূহ এতিয়া 5% জি এছ টি শ্লেবৰ অধীনত অন্তৰ্ভুক্ত হোৱাত পৰ্যটকসকলৰ বাবে অসম অধিক সুলভ গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে। জি এছ টি সংস্কাৰে অসমৰ চাহ উদ্যোগকো যথেষ্ট লাভৱান কৰিছে। জি এছ টি 5% হোৱাৰ ফলত সামগ্ৰীসমূহ সস্তা তথা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে অধিক প্ৰতিযোগিতামূলক হৈ পৰিছে। একেদৰে মুগা, ৰেচম, গামোচাকে ধৰি সাংস্কৃতিকভাৱে উল্লেখযোগ্য সামগ্ৰীসমূহৰ ওপৰত প্ৰযোজ্য জি এছ টিও 12%ৰ পৰা 5%লৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত শিপিনীসকলে প্ৰতিযোগিতামূলক বজাৰত সামগ্ৰী বিক্ৰীৰে অধিক মুনাফা লাভ কৰিছে। এই সংস্কাৰসমূহে অসমৰ সংস্কৃতি সংৰক্ষণত সহায় কৰাৰ উপৰি পৰিৱেশ অনুকূল উদ্যোগসমূহ শক্তিশালীকৰণ তথা স্থানীয় সামগ্ৰীসমূহ অধিক সুলভ কৰাত বিশেষ অৰিহণা যোগাইছে। চলিত বিত্তীয় বৰ্ষত দেশত খাৰিফ শস্যৰ উৎপাদন মুঠ 1,73,330 লাখ টন হ'ব বুলি অনুমান কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি এই কথা প্ৰকাশ কৰে। 2025-26 বিত্তীয় বৰ্ষৰ অনুমান অনুসৰি ধানৰ উৎপাদন 1,240 লাখ টনতকৈ অধিক হ'ব। এই পৰিসংখ্যা বিগত বৰ্ষতকৈ 1,730 লাখ টন অধিক। শ্ৰীচৌহানে লগতে কয় যে চলিত বৰ্ষত 4,750 লাখ টন কুঁহিয়াৰ আৰু 290 লাখ টনতকৈ অধিক কপাহ উৎপাদন হ'ব বুলি অনুমান কৰা হৈছে। কমনৱেলথ স্পৰ্টছ সংস্থাই 2030 বৰ্ষত হ'বলগীয়া কমনৱেলথ ক্ৰীড়া সমাৰোহৰ আয়োজনৰ স্বত্ব আহমেদাবাদক প্ৰদান কৰাটো দেশৰ বাবে অতি সন্মানৰ মুহূৰ্ত বুলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই মন্তব্য কৰিছে। দেশে 2047 চনৰ ভিতৰত গোলকীয় কেন্দ্ৰৰূপে নিজকে গঢ় দিয়াৰ বাবে নিৰলগ প্ৰয়াস অব্যাহত ৰখাৰ সময়তে এয়া উৎসাহৰ বিষয় হিচাপে তেওঁ আখ্যা দিয়ে। নতুন দিল্লীত কালি অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে বিগত দশকটোত 18খন চহৰত 22খন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ সফল আয়োজন কৰিছে। ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ ক্ষেত্ৰত থকা ভাৰতৰ সমৰ্থৰ ওপৰত বিশ্বৰ অন্যান্য দেশসমূহেও আস্থা প্ৰকাশ কৰিবলৈ লৈছে বুলি তেওঁ মন্তব্য কৰে। কালিৰ অনুষ্ঠানত কমনৱেলথ ক্ৰীড়াত ভাৰতৰ প্ৰদৰ্শন সন্দৰ্ভত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ইপিনে 2030 চনত দেশে কমনৱেলথ ক্ৰীড়া সমাৰোহ আয়োজনৰ স্বত্ব লাভ কৰাক লৈ উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও সন্তোষ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত লিখা এটা পষ্টত উপৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াক দেশৰ ক্ৰীড়া পৰিৱেশতন্ত্ৰৰ সামূহিক শক্তি আৰু প্ৰতিভাৰ প্ৰতিফলন হিচাপে আখ্যা দিয়ে। 2026 বৰ্ষত হ'বলগীয়া 17 বছৰ অনুৰ্ধৰ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ গ্ৰুপ ডিৰ এখন খেলত ভাৰতে কালি চীনা টাইপেইক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আহমেদাবাদৰ একা এৰিনাত অনুষ্ঠিত খেলখনত ভাৰতৰ হৈ অধিনায়ক দল্লালমোন গাংটেই আটাইকেইটা গ'ল দিয়ে। যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত এয়া হৈছে ভাৰতৰ প্ৰথমটো বিজয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ওড়িশা আৰু উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভাৰত আৰু ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ আলোচনাত সহ অধ্যক্ষতা কৰিব। ভাৰত আৰু শ্লোভেনিয়াৰ মাজত কালি বাণিজ্য, প্ৰযুক্তি আৰু পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিক লৈ বিশেষ আলোচনা অনুষ্ঠিত হয়। চলিত বিত্তীয় বৰ্ষত দেশত খাৰিফ শস্যৰ উৎপাদন মুঠ 1,73,330 লাখ টন হ'ব বুলি অনুমান কৰা হৈছে আৰু 2030 বৰ্ষৰ কমনৱেলথ ক্ৰীড়া সমাৰোহৰ আয়োজনৰ স্বত্ব আহমেদাবাদে লাভ কৰাটো দেশৰ বাবে অতি সন্মানৰ মুহূৰ্ত বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই মন্তব্য কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।